হিতুপদেশ 29 অধ্যায়। যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি থৰ কৰে, সুস্থ হ'ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ'ব। সৎকাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায় তেতিয়া লোকসকল আনন্দ কৰে, কিন্তু যেতিয়া এজন দুষ্ট লোক শাসনকৰ্তা হয় তেতিয়া লোকসকল বিৰক্তি পায়। যিজনে প্ৰজ্ঞাক ভাল পায় সেইজনে নিজৰ পিতৃক আনন্দিত কৰে, কিন্তু যিকোনোৱে বেচাসকলৰ সৈতে সংগী হয় তেওঁ নিজৰ ধন সম্পত্তি অপব্যয় কৰে। ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্ৰতিষ্ঠা কৰে, কিন্তু যিজনে উপহাৰ দাবী কৰে সেইজনে দেশ নষ্ট কৰে। যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে তেওঁ নিজৰ ভৰিলৈ জাল পাতে। দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফাণ্ডত পৰে, কিন্তু সৎকাৰ্য কৰে সেইজনে হৰ্ষিত মনেৰে গীত গায়। ন্যায় কাৰ্য কৰা লোকে দৰিদ্ৰ লোকৰ হৈ ওকালতি কৰে, কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়। নিন্দক লোকে নগৰত জুই জ্বলায়, কিন্তু যিসকল জ্ঞানী তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে। যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয় তেতিয়া তেওঁ ক্ৰোধিত হৈ হাঁহে আৰু কোনো শান্তি লাভ নকৰে। নিৰ্দোষী লোকক ৰক্তপাতকাৰীসকলে ঘিণ কৰে, কিন্তু সৰল লোকসকলৰ প্ৰাণ বিচাৰি ফুৰে। অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাৱ প্ৰকাশ কৰে, কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাৱ দমন কৰি শান্ত হৈ থাকে। যি শাসনকৰ্তাই মিছা কথালৈ মনোযোগ দিয়ে তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্ৰকৃতিৰ হয়। দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়, আৰু জিহুৱাই দুয়োজনৰ চকুত পোহৰ দিয়ে। যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে তেতিয়া তেওঁ সিংহাসন চিৰকালৰ বাবে প্ৰতিষ্ঠিত হয়। চেকনীয়া আৰু দুখাৰূপে প্ৰজ্ঞা দিয়ে, কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে। যেতিয়া দুষ্ট লোক বৃদ্ধি হয় তেতিয়া অপৰাধো বৃদ্ধি হয়, কিন্তু যিসকলে ন্যায় কাৰ্য কৰে তেওঁলোকে তেওঁলোকৰ পতন দেখা পায়। তোমাৰ সন্তানক অনুশাসন কৰা, তাতে তেওঁ তোমাক শান্তি দিব আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব। যি ঠাইত ভৱিষ্য দৰ্শনৰ অভাৱ থাকে তাত লোকসকল অবাধ্য হয়, কিন্তু যিজনে বিধান পালন কৰে সেইজন সুখী হয়। কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি, যদিও তেওঁ বুজি পায় তথাপিও তেওঁ প্ৰতিক্ৰিয়া নকৰে। দ্ৰুতগতিত কথা কোৱা লোকক চোৱা, তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে। যিজনে নিজৰ দাসক যৌৱন কালৰে পৰা প্ৰশ্ৰয় দিয়ে ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলায়। ক্ৰোধিত লোকে বিবাদ সৃষ্টি কৰে আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে। মানুহৰ অহংকাৰে তেওঁক নত কৰায়, কিন্তু যিজনৰ নম্ৰ গুণ থাকে তেওঁ সন্মান দিয়া হ'ব। যিজনে চোৰৰ সৈতে অংশীদাৰ হয় সেইজনে নিজৰ প্ৰাণক ঘীণ কৰে, হাও দিয়া শুনিও তেওঁ একো নকয়। মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে, কিন্তু যিজনে জিহুৱাত ভৰসা কৰে সেইজন নিৰাপদে থাকে। অনেক লোকে শাসনকৰ্তাৰ অনুগ্ৰহ বিচাৰে, কিন্তু তেওঁৰ বাবে জিহুৱাৰ পৰাহে ন্যায় আহে। অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়, কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।